ايه اكبرني উজনি অসমৰ বাতৰিৰ সৈতে মই পুলক গগৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰে। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলে নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে ৰাজ্যিক কৰ্মচাৰীসকলক নতুন স্বাস্থ্য বীমা আঁচনিখনৰ হেলথকাৰ্ডো বিতৰণ কৰে। তদুপৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই একেটা অনুষ্ঠানতে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ডিজিটেল সংবাদ পত্ৰখনো উন্মোচন কৰে। অনুষ্ঠানটোত মুখ্য সচিবকে ধৰি অসম চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া আৰু চিকিৎসালয়ৰ প্ৰতিনিধি অংশগ্ৰহণ কৰে।
আমাৰ আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাটো আমি চলাই থাকিম। এজন কৰ্মচাৰীয়ে যিটো পদ্ধতিৰে যাব বিচাৰে সেই পদ্ধতিৰে যাব পাৰিব। ইয়াৰ ফলত আমি সকলোৰে সন্মতি লৈ এই আঁচনিটো 2023 চনৰ 2 অক্টোবৰত আমি লঞ্চ কৰিলো আৰু আজি মই অত্যন্ত আনন্দিত যে ৰাজ্যৰ 2,23,826 জন কৰ্মচাৰীয়ে আমাৰ লোকসেৱক আৰোগ্য যোজনাত পঞ্জীয়নভুক্ত কৰিছে আৰু 6,172 গৰাকী পেঞ্চনাৰেও আমাক পঞ্জীয়ন কৰিছে।
একেদৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আজি লোকসেৱা ভৱনত অনুষ্ঠিত আন এখন বৈঠকত অধ্যক্ষতা কৰি শিক্ষা, স্বাস্থ্য, আৰক্ষী, অসম লোকসেৱা আয়োগকে ধৰি বিভিন্ন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বৰ্ডৰ জৰিয়তে প্ৰায় 25,000 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ সন্দৰ্ভতো আলোচনা কৰে। নৱেম্বৰৰ শেষৰ ফালে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহত নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিছে। ডক্টৰ শৰ্মাই মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আৰু মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণাচনীৰ প্ৰস্তুতিৰ সন্দৰ্ভতো আজি আন এখন বৈঠকত পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শদিয়া বিধানসভা সমষ্টিৰ 27,573 আত্মসহায়ক গোটৰ হিতাধিকাৰী 10,000 টকাকৈ চেক প্ৰদান কৰিব। এই উপলক্ষে শদিয়াৰ চপাখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। ডক্টৰ শৰ্মাই পৰহিলৈ ডুমডুমা বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰিব। ৰাষ্ট্ৰীয় বিদ্যালয় সুৰক্ষা নীতি 2016ৰ অংশ হিচাপে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ৰাজ্যৰ 35খন জিলাৰ 1,936খন বিদ্যালয়ত ভূমিকম্প আৰু অগ্নি সুৰক্ষা বিষয়ক মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। গোলাঘাট জিলাৰ 87খন বিদ্যালয়ত এই কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰা হয়। জিলাখনৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত জিলা আয়ুক্তই উদ্বোধন কৰা এই কাৰ্যসূচীত ৰাজচক্ৰ বিষয়া, জিলা প্ৰকল্প বিষয়া, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ ক্ষেত্ৰ বিষয়া, অগ্নি নিৰ্বাপক আৰু জৰুৰী সেৱা বিভাগৰ কৰ্মচাৰী তথা স্কাউট আৰু গাইডসকলৰ সদস্যসকলে অংশগ্ৰহণ কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ 154খন বিদ্যালয়ত এই প্ৰস্তুতিমূলক অনুশীলন অনুষ্ঠিত হয়। বিশ্বনাথ জিলাৰ 35খন বিদ্যালয়ত ভূমিকম্পকে ধৰি আন দুৰ্যোগৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক অনুশীলন কৰোৱা হয়। তিনিচুকীয়া জিলাৰ বিভিন্ন বিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে দুৰ্যোগৰ সময়ত আৰু ইয়াৰ পাছত ল'বলগীয়া সাৱধানতা বিষয়ক মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত অহা 2 নৱেম্বৰৰ পৰা পৰ্যটকসকলে জীপ আৰু হাতী চাফাৰী কৰিব পাৰিব। ইয়াৰ বাবে বনাঞ্চলখনৰ মূল প্ৰৱেশদ্বাৰ ৰং তুলিকাৰে সজাই তোলা হৈছে। আৰ্ট ফৰ নেচাৰ নামৰ এটা সংস্থাৰ শিল্পীসকলে উদ্যানখনৰ প্ৰতিটো বন্য জীৱ জন্তুৰ ছবিৰে প্ৰৱেশদ্বাৰখন সজাই তুলিছে। চালে চকুৰোৱা এই ছবিসমূহে পৰ্যটকসকলক আকৰ্ষণ কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰাৰ উদ্দেশ্যে আখৰা পূৰ্ণগতিত চলি আছে। সন্ধিয়া বিভিন্ন অঞ্চলত স্থানীয় বয়োজ্যেষ্ঠ যুৱক যুৱতীসকলে ৰাসৰ আখৰা চলাই আছে। মাজুলীৰ বিভিন্ন স্থানত ৰাস পূৰ্ণিমাৰ দিনাৰ পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আউনীআটী সত্ৰত অহা 6 নৱেম্বৰত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। যোৰহাট জিলাৰ ঢেকিয়াজুলি, বামুণপুখুৰী, শিৱসাগৰ জিলাৰ সাফলুটিং, সোণামুখ আদি অঞ্চলত ৰাসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। তিনিচুকীয়া জিলাৰ মায়ামায়া, শ্ৰীশ্ৰী টিপুক, শিমলুগুৰি, বজপুৰ সত্ৰৰ সত্ৰাধিকাৰ গুৰু নৰসিংহ ভোজৰ আজি বিয়লি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 79 বছৰ। সত্ৰাধিকাৰগৰাকীৰ বিয়োগত মন্ত্ৰী তথা ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালকে ধৰি বিভিন্ন দল, সংগঠন আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।